পৰম গীত সাত অধ্যায়। পিয়ৰ কথা। হে ৰাজকন্যা, জোতা পিন্ধা, তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া, তোমাৰ বক্ৰ আকৃতিৰ দুটি কৰঙণ মণি মুকুতাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কাৰ্য। তোমাৰ নাভি এক গোলাকাৰৰ পাতৰ নিচিনা, তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। তোমাৰ উদৰ ঘেঁহু ধানৰ এক দমৰ নিচিনা, যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা। তোমাৰ স্তন দুটা যেন হৰিণীৰ দুটি পোৱালি, এটি কৃষ্ণহাৰৰ যমজ পোৱালি। হাতী দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠন। তোমাৰ নয়ন দুটি হিজবোনত বৈত ৰবিম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা। তোমাৰ নাক লিবানুনৰ স্তম্ভৰ নিচিনা, যেন ধৰ্মৰ চক্ৰলৈ, যি ধৰ্মে চক্ৰৰ মুখ কৰি থকা লিবানুনৰ স্তম্ভ। তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোচা ঘন বেঙেনা বৰণীয়া। সেই চুলিকোচাই ৰজাক বন্দী কৰি ৰাখিছে। হে মোৰ পিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ। তোমাৰ দীৰ্ঘকায় গঠন খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্ৰাক্ষা গুটিৰ দুটা থোক। মই মনতে ক'লো, মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম। তোমাৰ বক্ষ যুগল দুথোপা দ্ৰাক্ষা গুটিৰ নিচিনা হওক, তোমাৰ নিশ্বাসৰ ঘ্ৰাণ হুমথিয়া টেঙাৰ নিচিনা হওক। তোমাৰ মুখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা। সেই ৰস ওঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ পিয়ালৈ বাগৰি যাওক। পিয়াৰ কথা। মই মোৰ পিয়ৰ আৰু তেওঁ বাঞ্ছা মোলৈ। হে মোৰ পিয়, ব'লা আমি নগৰৰ বাহিৰলৈ যাওঁ আৰু ৰাতি গাঁওবোৰত গৈ থাকোগৈ। ব'লা আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ। দ্ৰাক্ষালতাই কলি ধৰিছেনে নাই, তাৰ ফুল ফুলিছেনে নাই, আৰু ডালিমৰ ফুল ফুলিছেনে নাই তাক চাওঁগৈ। তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম। দুদা ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে। ন পুৰণি সকলো ধৰণৰ ফল আমি থকা ঠাই দুৱাৰতে আছে। হে মোৰ পিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছোঁ।